এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হল ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি। ৰাজ্যৰ 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত মুঠ 61গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ প্ৰচাৰ অভিযান তুংগত। এই পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত 1351গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ প্ৰস্তুতি সম্পূৰ্ণ। কাৰ্বি আংলং, দৰঙৰ দূৰণিবটীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াকে ধৰি অন্যান্য বিষয়াসকল ৰাওনা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলত গুজৰাট টাইটান্ছ আৰু দিল্লী কেপিটেলছ মুখামুখি। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি পৰিছে। আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায়। এই পৰ্যায়ত ৰাজ্যৰ 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত মুঠ 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ সমষ্টিটোৰ মাজবাট, কমলপুৰৰ লগতে জালুকবাৰীতো নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আয়োজিত সমাৱেশত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বড়োলেণ্ডলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে বুলি মন্তব্য কৰে। আনহাতে অহা জুলাই মাহত ৰাজ্যখনত আৰু 50,000টা চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ডঃ শৰ্মাই ৰাহুৰিঘাটত নগাঁও সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কংগ্ৰেছ দলক সমালোচনা কৰে। ইপিনে কংগ্ৰেছ দলে আজি নগাঁৱত দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত এটা ৰোড শ্ব অনুষ্ঠিত কৰে। নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা এই ৰোড শ্বত দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, ৰাজ্যিক দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। জিলাখনৰ ভিং, ধূপৰগুৰিত আজি আন এখন প্ৰচাৰ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই ভাষণ দিয়ে। ইফালে কৰিমগঞ্জত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি ৰেলপথ পৰ্যন্ত সকলো দিশতে উন্নয়ন সম্ভৱ হৈ উঠিছে। বৰাক উপত্যকাত নিৰ্বাচনৰ পৰিৱেশ সন্দৰ্ভত আমাৰ হাইলাকান্দি সংবাদদাতা নীলোৎপল দেৱে এইদৰে কয়।
শিলচৰ আৰু কৰিমগঞ্জত অহা 26 এপ্ৰিল তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু তাৰে বাবে দেখা গৈছে যে কাছাৰ আৰু কৰিমগঞ্জ প্ৰশাসনে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে। কৰিমগঞ্জ লোকসভা আসনত এইবাৰ 24জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ জমা দিছিল আৰু এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় হ'ব অহা 26 এপ্ৰিল তাৰিখে। এই 24জন প্ৰাৰ্থীৰ মাজত 19জনে নিৰ্দল প্ৰাৰ্থী আৰু বাকী 5জন বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে। কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰায় 14 লাখ ভোটাৰ আছে আৰু এই 14 লাখ ভোটাৰে 1680টা ভোটকেন্দ্ৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। শিলচৰ লোকসভা সমষ্টিতো দেখা যায় যে 13,51,000 ভোটাৰ আছে আৰু এই ভোটাৰসকলে 8জন মুঠ প্ৰাৰ্থী আছে, তেখেতসকলৰ ভাগ্য নিৰ্ণয় কৰিব। ইতিমধ্যে কাছাৰ জিলা প্ৰশাসনেও ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰিছে আৰু কাছাৰ জিলাৰ 1551টা ভোটকেন্দ্ৰত এইবাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু অহাকালি কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিৰ বাবে ভোট সামগ্ৰী লৈ ভোট কৰ্মীসকল ৰাওনা দিব। কৰিমগঞ্জ লোকসভা সমষ্টিৰ 2টা জিলাত বিস্তীৰ্ণ হৈ আছে, হাইলাকান্দি আৰু কৰিমগঞ্জ। এই 2টা জিলাৰ পৰা ভোটকৰ্মীসকল গন্তব্যস্থললৈ ৰাওনা দিব। আনফালে শিলচৰত শিলচৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা ভোটকৰ্মীসকল নিৰ্ধাৰিত ভোটকেন্দ্ৰলৈ অহাকালি ৰাওনা দিব।
নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ধিঙত আজি বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰীবিদ হাজৰিকাই সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। এই সভাত কেইবাগৰাকীও কংগ্ৰেছ দলৰ সদস্য বিজেপিত যোগ দিয়ে। AIUDFৰ মুৰববী বদৰুদ্দিন আজমল আৰু BPFৰ মুৰববী হাজৰামা মহিলাৰীয়েও আজি বিভিন্ন স্থানত প্ৰচাৰ চলায়। BPFৰ মুৰববীগৰাকীয়ে আজি দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ হৈ তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ সোৱাগপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তামোলপুৰ জিলাত নিৰ্বাচনৰ বিভিন্ন দিশ সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাসে এইদৰে কয়।
তামোলপুৰ জিলাৰ 43 নম্বৰ তামোলপুৰ আৰু 44 নম্বৰ গোৰেশ্বৰ বিধানসভা সমষ্টিত অহা 26 এপ্ৰিলত লোকসভা সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। বাক্সা নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া কৃষ্ণা বৰুৱাই জানিব দিয়া অনুসৰি 4 নম্বৰ দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত তামোলপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল 212,257গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ 106,954গৰাকী আৰু মহিলা ভোটাৰ 105,303গৰাকী। আনহাতে গোৰেশ্বৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 199,407গৰাকী। ইয়াৰ ভিতৰত 103,006গৰাকী পুৰুষ ভোটাৰ আৰু 99,101গৰাকী মহিলা ভোটাৰ। ভোটার আছে। জেলাখনের তামুলপুর বিধানসভা সমষ্টি 247টা ভোটকেন্দ্র থাকার বিপরীতে গুরেশ্বর বিধানসভা সমষ্টিত 223টা ভোটকেন্দ্র আছে। অর্থাৎ তামুলপুর জেলার দুটা বিধানসভা সমষ্টিত মুঠ 470টা ভোটকেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হব। ইতিমধ্যে জেলা প্রশাসনে 26 এপ্রিলত অনুষ্ঠিত হবলগীয়া দরং ওদালগুড়ি লোকসভা সমষ্টির ভোটগ্রহণের তামুলপুর বিধানসভা সমষ্টিত 1184 আর গুরেশ্বর বিধানসভা সমষ্টিত 1060 ধরে মুঠ 2244 প্রিজাইডিং আর পোলিং বিষয়াক নিয়োগ করা হয়েছে। বিধানসভা সমষ্টি দুটা সুকলমে নির্বাচন অনুষ্ঠিত করবলে জেলা প্রশাসনে পর্যাপ্ত পরিমাণে নিরাপত্তার ব্যবস্থা করেছে বলে জেলা নির্বাচনী বিষয়ায় সদরি করে।
তৃতীয় পর্যায়ে নির্বাচন হবলগীয়া 4টা সমষ্টির অন্তর্গত বিভিন্ন স্থানত ব্যাপক রূপে প্রচার অভিযান অব্যাহত আছে। আজি ধুবুরী লোকসভা সমষ্টির অধীন মানকাছৰ হাতিঙিমাৰীত অসম গণ পৰিষদ দলৰ এটা নির্বাচনী কার্যালয় আনুষ্ঠানিকভাবে মুকলি করা হয়। গুৱাহাটী সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত মন্ত্রী অশোক সিংহালে আজি বিয়লি এটা ৰোড শ্বত অংশ লয়। আনহাতে প্ৰাৰ্থীগৰাকীয়ে আজি লোকসভা সমষ্টিটোৰ অন্তৰ্গত নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ নুনমাটিত অসম গণ পৰিষদ দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত অংশ লোৱাৰ উপৰি সোমচালী আৰু নুনমাটিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰ গোস্বামীয়েও আজি সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ত পৰহিলৈ অৰ্থাৎ 26 এপ্ৰিলত 5টা সমষ্টিৰ বাবে হবলগীয়া নিৰ্বাচনত 77 লাখৰ অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 9,133টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্ৰায় 2,43 লাখ ভোটদাতা আছে। ইয়াৰ ভিতৰত 1,21,79,000ৰো অধিক পুৰুষ আৰু প্ৰায় 1,21,00,000 মহিলা ভোটদাতা। প্ৰথমবাৰৰ বাবে ভোটদাতাৰ তালিকাত অন্তৰ্ভুক্ত 7,26,783 ভোটদাতা আছে। আনহাতে ৰাজ্যখনত 80 বছৰৰ ঊৰ্ধৰ ভোটদাতাৰ সংখ্যা 2,72,000ৰো অধিক। ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সংসদীয় সমষ্টিত সৰ্বনিম্ন 8,92,789 আৰু ধুবুৰী সমষ্টিত সৰ্বাধিক 26,43,000ৰো অধিক ভোটদাতা আছে। অহা 7 মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 1,351 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত 2,963 প্ৰাৰ্থীয়ে 95টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে অসমত এই পৰ্যায়ত 47 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হবলগীয়া বৰপেটা আৰু বজালীত উপস্থিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গাৰ্গ, নিৰ্বাচনী বিষয়া ময়ৰক্ষী দত্তৰ সৈতে নিৰাপত্তাৰ লগতে অন্যান্য বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়। ইয়াৰ পাছত গোৱেলে বৰপেটা নিৰ্বাচনী জিলাৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। আনহাতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বজালী নিৰ্বাচনী জিলাত উপস্থিত হৈ গোৱেলে প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে অহা 27 এপ্ৰিলত অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদমেলত অংশগ্ৰহণ কৰাৰ কথা। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি বিজনি মহকুমাধিপতি কাৰ্যালয়ত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰ উদ্যোগত আৰু বঙাইগাঁও নামনি অসম চিকিৎসালয় গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত এই ৰক্ত শিবিৰত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 20 গৰাকী জোৱানে ৰক্তদান কৰে। আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰস্তুতি সন্দৰ্ভত আজি ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ গোস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটাৰৰ সুবিধা হোৱাকৈ টোল ফ্ৰী নম্বৰ 1950 আৰু মোবাইল নম্বৰ 8876080419 মুকলি কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটগ্ৰহণৰ সময়ত জনসাধাৰণে সন্মুখীন হ'ব পৰা যিকোনো সমস্যাৰ ক্ষেত্ৰত এই ফোন নম্বৰ দুটা 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব বুলি সদৰি কৰে। সমষ্টিটোৰ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত আইন শৃংখলা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ সদৰি কৰে। ইপিনে 26 এপ্ৰিলত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাৰ্বি আংলঙৰ দূৰণিবতীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ইতিমধ্যে প্ৰিজাইডিং আৰু পলিং বিষয়াকে ধৰি অন্যান্য বিষয়াসকল ৰাওনা হৈছে। কাৰ্বি আংলং নিৰ্বাচনী জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 448টা। একেদৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত দৰং নিৰ্বাচনী জিলাৰ 43টা দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰলৈ ইতিমধ্যে নিৰ্বাচনী বিষয়াসকল ৰাওনা হৈছে। ইপিনে অহা 7 মে'ত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। সেই অনুসৰি প্ৰথমবাৰৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াত অংশ ল'বলগীয়া প্ৰিজাইডিং আৰু পলিং বিষয়াসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিষয়াসকলক ইলেক্ট্ৰনিক ভোটিং মেচিন পৰিচালনা, ভোটগ্ৰহণ প্ৰক্ৰিয়া, নিৰাপত্তা আদি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ লগতে অহা 29 এপ্ৰিলৰ পৰা 2 মে'লৈ ভোটগ্ৰহণত জড়িত বিষয়াসকলক চূড়ান্ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি গোৱালপাৰা জিলা নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে। ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্ৰহণ হ'বলগীয়া নগাঁও, বাক্সা, তামোলপুৰ জিলাত 144 ধাৰা জাৰি কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। ইপিনে কামৰূপ জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত আজি বিয়লি 5 বজাৰ পৰা 26 এপ্ৰিলৰ বিয়লি 5 বজালৈ সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। একেটা নিৰ্দেশনাতে জিলা আয়ুক্তগৰাকীয়ে ভোটগণনাৰ বাবে নিৰ্ধাৰিত 4 জুনৰ দিনটোতো ভোটগণনা সমাপ্ত নোহোৱালৈকে জিলাখনত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। অৰুণাচল প্ৰদেশৰ 4টা বিধানসভা সমষ্টিৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। পুৱা 6 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি 2 বজাত সামৰণি পৰে। ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে এই কেন্দ্ৰকেইটাত 17A প্ৰপত্ৰ পৰীক্ষা কৰা হয়। এই ভোট কেন্দ্ৰকেইটাত যোৱা 19 এপ্ৰিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ, ৰুমগং সমষ্টিৰ 2টা আৰু নাছো বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে ভোটগ্ৰহণৰ বাবে সংশ্লিষ্ট নিৰ্বাচনী জিলাসমূহে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাৰ সুবিধা হোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে 50% ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি জ্যেষ্ঠ নাগৰিক, সন্তান সম্ভৱা আৰু প্ৰসূতি মাতৃসকলৰ বাবে অধিক সময় অপেক্ষা নকৰাকৈ ভোটদানৰ সুবিধা থাকিব। ভোটগ্ৰহণ কেন্দ্ৰসমূহত দিব্যাংগসকলৰ বাবে ৰেম্পৰ লগতে খোৱাপানী, বিজুলী আদিৰ যোগান নিশ্চিত কৰা হৈছে। এইবাৰ দৃষ্টিহীন ভোটদাতাসকলৰ বাবে ব্ৰেইল পদ্ধতিৰে ভোটদানৰ সুবিধা ৰখা হৈছে। শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত আজি জ্ঞানপীঠ বঁটাপ্ৰাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হয়। ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতি শিৱসাগৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ চন্দন শৰ্মাই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মন মনন আৰু মতাদৰ্শ শীৰ্ষক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত শিৱসাগৰ জিলাৰ কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে চমু বক্তৃতা, কবিতা আবৃত্তি, গীত মাত আদি পৰিৱেশন কৰে। গুৱাহাটীৰ 4গৰাকী দবা খেলুৱৈয়ে ফিডে ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী দবা একাডেমীৰ খেলুৱৈ ভৌমিক কিশোৰ দাস, হৃয়ান কৌশিক ঠাকুৰীয়া, তমন্না শৰ্মা আৰু তানিষ ঠাকুৰীয়াক ফিডে ৰেটিং প্ৰদান কৰা হৈছে। বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা এপ্ৰিল 2024ৰ ফিডে ৰেটিং তালিকা অনুসৰি ভৌমিক কিশোৰ দাসে 1550 ৰেটিং লাভ কৰাৰ বিপৰীতে হৃয়ান কৌশিক ঠাকুৰীয়া 1472 ৰেটিং লাভ কৰে। তমন্না শৰ্মা আৰু তানিষ ঠাকুৰীয়াই ক্ৰমে 1461 আৰু 1449 ৰেটিং লাভ কৰিবলৈ সক্ষম হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্স দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি। ৰাজ্যৰ 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত মুঠ 81গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ প্ৰচাৰ অভিযান তুংগত। এই পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত 1351গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ প্ৰস্তুতি সম্পূৰ্ণ। কাৰ্বি আংলং, দৰঙৰ দূৰণিবতীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াকে ধৰি অন্যান্য বিষয়াসকল ৰাওনা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলত গুজৰাট টাইটান্স আৰু দিল্লী কেপিটেলছ মুখামুখি।